চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
লাগে যদি আহারে ভরা পরে পূর্ণ জীবন গাথা যিশুর তেজে দিয়ে পূর্ণতা যিশুর কথায় সকলো মুছে যিশুর বাদে কোনো নাই তোমার কাহ মনেরে মনেরে তুমি ভাবি সানে কোনো নাই তোমার কত নাই জগত যিশুর বাদে কোনো নাই।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আমাৰ পিতা পৰমেশ্বৰে সকলো লোকক ভালে কুশলে থকাটোৱেই বিচাৰে, কিন্তু কেৱল এই দুদিনীয়া জীৱনটোতেই নহয়, এই জীৱনৰ অন্ত পৰিলে আহিবলগীয়া অনন্তকলীয়া দিনবোৰতো যাতে আমি ভালে কুশলে থাকিব পাৰোঁ তাৰ প্ৰতিও তেওঁ চিন্তা কৰে। সেইবাবেই তেওঁ আমাক কথা ক'ব বিচাৰে, আমাক জনাব বিচাৰে আমি কি কৰা উচিত যাতে আমি অনন্তকাললৈ ভালে কুশলে থাকিব পাৰোঁ। তেওঁ আমাক আজিও কথা কয় তেওঁৰ জীৱন্ত বাক্য বাইবেল শাস্ত্ৰৰ জৰিয়তে। সেই বাইবেল শাস্ত্ৰ অধ্যয়নৰ বাবেই আমাৰ এই অনুষ্ঠান ভক্তিবচন। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। শুনি কেনে পাইছে আমালৈ লিখি জনাবচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তুমি আমাক প্ৰেম কৰা, সদায় আমাৰ ভালৰ কথাই চিন্তা কৰা। আমাৰ ভালৰ কাৰণেই তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠালা, যাতে তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। এতিয়া আমি তোমাৰ জীৱন্ত বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰভু, তুমি আমাক শিকোৱা, তুমি আমাক বুজোৱা, তুমি আমাক কথা কোৱা। প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ বাবে ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা পুনৰ জি উঠি সোঁ শৰীৰে স্বৰ্গলৈ গৈ আমাৰ হকে নিৰন্তৰে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 21 নম্বৰ অধ্যায়ৰ অধ্যয়ন শেষ কৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি 22 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। এই 22 নম্বৰ অধ্যায়টোৰ মূল বিষয় হৈছে জীৱন জল বৈ যোৱা নদী, জীৱন বৃক্ষ, খ্ৰীষ্টৰ অচিৰেই হ'বলগীয়া পুনৰ আগমনৰ কথা আকৌ দোহৰাৰ কথা, আৰু বাইবেলৰ শেষ আহ্বান। এই অধ্যায়ত আমি সুন্দৰ চমকপ্ৰদ ছবিৰ এই অমূল্য পুস্তকৰ শেষ দৃশ্য দেখা পাওঁ। এই অধ্যায়ে আমাক ঈশ্বৰৰ বাক্যৰ শেষ পৰ্যায়লৈকে লৈ যায়। ইয়াত ঈশ্বৰে আমাক তেওঁৰ শেষ বক্তব্য শুনাইছে, আৰু যিহেতু এইখিনি শেষ বক্তব্য, গতিকে এইখিনি কথাৰ গুৰুত্ব অপৰিসীম। মানৱ জাতিৰ যাত্ৰাৰ শেষ বিন্দুত আমাক উপস্থিত কৰোৱা হৈছে। সেই যাত্ৰাৰ পথ মসৃণ নহয়, উখুৰা মুখুৰা, বহুতো প্ৰশ্নৰ উত্তৰ নোপোৱাকৈয়েই ৰৈ যায়, বহুতো সমস্যাৰ সমাধান নোপোৱাকৈয়েই ৰৈ যায়। কিন্তু মানুহে ঈশ্বৰৰ সৈতে মধুৰ সহভাগিতা উপভোগ কৰিবলৈ অনন্ত যুগত প্ৰৱেশ কৰে, আৰু তেতিয়া সকলো প্ৰশ্নৰ উত্তৰ মানুহে পাব। বাইবেলৰ আৰম্ভণি হৈছে দৃশ্যপটত ঈশ্বৰক ৰাখি, আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে বুলি। আৰু বাইবেলৰ সামৰণিটো আমি ঈশ্বৰকেই দেখোঁ, সকলো নিয়ন্ত্ৰণ তেওঁৰ হাতত আৰু তেওঁৰ লোকসকল তেওঁৰ লগত। তেওঁ কষ্ট সহ্য কৰিলে, তেওঁ মৃত্যুবৰণ কৰিলে, তেওঁ মূল্য দিলে, কিন্তু বিজয় আৰু গৌৰৱ তেওঁৰেই আৰু তেওঁ সন্তুষ্ট। যিচয়া 53:11 পদত এইদৰে কোৱা হৈছে, তেওঁ নিজ প্ৰাণৰ দুখৰ ফল দেখি তৃপ্ত হ'ব, মোৰ ধাৰ্মিক দাসে নিজ জ্ঞানৰ দ্বাৰাই অনেকক ধাৰ্মিক কৰিব, আৰু তেওঁই তেওঁবিলাকৰ অপৰাধৰ ভাৰ বব। এতিয়া আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 22 নম্বৰ অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় পদ দুটা পাঠ কৰি দিম। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, নহ'লে মন দি শুনিব। পাঠ কৰি দিছোঁ। পাছে ঈশ্বৰ আৰু মেৰ পোৱালিৰ সেই সিংহাসনৰ পৰা ওলোৱা স্ফটিকৰ নিচিনা উজ্জ্বল জীৱন জলৰ নদী তাৰ আলিবাটৰ মাজত মুখ দেখুৱালে। সেই নদীৰ ইপাৰে সিপাৰে জীৱন বৃক্ষ আছিল, সেই বৃক্ষে বাৰবেলি ফল উৎপন্ন কৰে, মাহে মাহে তাৰ ফল দিয়ে, আৰু সেই বৃক্ষৰ পাত হৈছে জাতিবিলাক সুস্থ হ'বৰ কাৰণে। এই অধ্যায়ৰ আগলৈকে নতুন জিৰচালেমখন কেৱল মণি মুকুতা আদিৰে পৰিপূৰ্ণ আৰু কোনো গছ গছনি নথকা ঠাই যেন আমাৰ লাগি আছিল। অতি মূল্যৱান মণি মুকুতা বাখৰ আদিৰে ভৰি থকা দোকান এখনৰ নিচিনা লাগি আছিল। যেন বহিবলৈ কতো কোমল ঘাঁহ নাই, উপভোগ কৰিবলৈ কোনো সেউজীয়া গছ নাই, খাবলৈ কতো পানী নাই, কোনো আহাৰ নাই, এনেকুৱা লাগি আছিল। কিন্তু ইয়াত সেই সুন্দৰ নগৰখনৰ সৌন্দৰ্যৰ কোমল দিশটো যোগ দিয়া হৈছে। প্ৰথম এডেনবাৰীত এখন নদী আছিল আৰু সেই নদীখন চাৰিটা ভাগত বিভক্ত হৈ গৈছিল। যদিও সেই নদী পানীৰে ভৰি আছিল, সেই নদীখন কিন্তু জীৱন জলৰ নদী বুলি কোৱা হোৱা নাছিল। এডেনবাৰী আছিল গছেৰে ভৰা বাগিচা আৰু সেই গছবোৰৰ মাজতেই জ্ঞান বৃক্ষ আছিল। ঈশ্বৰে কিন্তু মানুহৰ বাবে পথ বন্ধ কৰি দিয়া নাছিল, বলিৰ তেজৰ যোগেদি তেওঁ সেই বাট মুকলি ৰাখিছিল। আৰু আমি জানো প্ৰভু যীশুৱেই সেই অনন্তকলীয়া বলি। নতুন জিৰচালেমত জীৱন জলৰ নৈ এখন আছে আৰু এই নৈৰ পানী উপচি পৰাকৈ বৈ আহে ঈশ্বৰৰ সিংহাসনৰ পৰা। ঈশ্বৰৰ সিংহাসনেই সেই জীৱন জলৰ ভুমুক। জীৱন বৃক্ষ এজোপা ফলৰ গছ আৰু প্ৰতিমাহে এবিধকৈ ফল তাত ধৰে। ফলৰ বিভিন্নতা আৰু প্ৰাচুৰ্যৰ যোগান ধৰে ঈশ্বৰে অনবৰতে। সেই অনন্তকলীয়া যুগত মানুহে খাবও আৰু পানো কৰিব। এই কথাটো শুনি আমাৰ বহুতৰেই নিশ্চয় ভাল লাগিব। আহাৰৰ তালিকাখনৰ বৈচিত্ৰ আছে যদিও কেৱল ফলেই খাদ্যদ্ৰব্য হ'ব, আৰু এডেনবাৰীটো তেনেকুৱাই আছিল। আদিপুস্তক প্ৰথম অধ্যায় 29 আৰু 30 পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, পাছে ঈশ্বৰে ক'লে, চোৱা, গোটেই পৃথিৱীত থকা গুটি ধৰা সকলো বন আৰু ভিতৰত গুটি থকা সকলো ফলৱান বৃক্ষ মই তোমালোকক দিলোঁ, সেয়ে তোমালোকৰ আহাৰ হ'ব। আৰু সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো জীৱ জন্তু, এইবোৰৰ আহাৰৰ নিমিত্তে হ'লে সকলো কেঁচা বন দিলোঁ, তাতে তেনেকুৱাই হ'ল। কিছুমান লোকে প্ৰকাশিত বাক্যৰ এই শাস্ত্ৰাংশখিনিৰ আক্ষৰিক অৰ্থ নকৰি আত্মিক অৰ্থ কৰিব খোজে আৰু সেই ফলকেইবিধক আত্মাৰ ফল বুলি ক'ব খোজে। এই কথাটোত অৱশ্যে আমাৰ আপত্তি কৰিবলগীয়া বিশেষ একো নাই, যদিহে আমি আক্ষৰিক অৰ্থটো অৱহেলা নকৰোঁ। আমি এই শাস্ত্ৰাংশৰ আক্ষৰিক অৰ্থ মানিম। কথাবোৰ স্বৰ্গৰ বিষয়ে কোৱা হৈছে আৰু আমি আক্ষৰিক অৰ্থত কথাবোৰ গ্ৰহণ কৰিবলৈ আচলতে একো অসুবিধা নাই, কাৰণ আজিলৈকেতো আমি কোনেও স্বৰ্গ দেখা নাই। তদুপৰি ইয়াত ভৱিষ্যতে ঘটিবলগীয়া কথাহে কোৱা হৈছে। গতিকে কথাবোৰ সম্পূৰ্ণ আক্ষৰিক অৰ্থতেই ঘটিব বুলি আমি মানি লোৱাত একো অসুবিধা নিশ্চয় নাই। আনকি সেই জীৱন বৃক্ষৰ পাতবোৰো উপকাৰী, সেই পাতবোৰ ঔষধৰ নিচিনা। সেই সম্পূৰ্ণ শুদ্ধ সিদ্ধ ঠাইত সুস্থতা আৰু আৰোগ্যকৰণৰ কিবা জানো প্ৰয়োজন আছে? এইটো প্ৰশ্ন নিশ্চয় আমাৰ মনলৈ আহিব। ইয়াৰ সঠিক উত্তৰ আমি নিশ্চয় দিব নোৱাৰোঁ। আমি ভাবোঁ যে সেই অনন্তকলীয়া যুগত নতুন পৃথিৱীত বাস কৰা লোকসকলৰ শৰীৰ নতুন জিৰচালেমত বাস কৰা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ শৰীৰতকৈ বেলেগ হ'ব, কাৰণ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ শৰীৰ হ'ব খ্ৰীষ্টৰ নিচিনা গৌৰৱময় শৰীৰ। পৃথিৱীত থকা লোকসকলৰ শৰীৰৰ বাবে মাজে সময়ে কিজানি ঔষধৰ প্ৰয়োজন হ'ব পাৰে, সেইকাৰণে তেওঁলোক নতুন জিৰচালেমলৈ আহিব কেৱল সেৱা উপাসনা আগবঢ়াবলৈকে নহয়, শাৰীৰিক আৰু আত্মিকভাৱে নতুন সজীৱতা লাভ কৰাৰ কাৰণেও। কিন্তু নতুন জিৰচালেমত নাইবা বিশ্বব্ৰহ্মাণ্ডখনৰ কতো আৰু পাপৰ প্ৰৱেশ ঘটিব নোৱাৰিব। এতিয়া 3 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু কোনো খাও আৰু নহ'ব, কিন্তু তাৰ মাজত ঈশ্বৰ আৰু সেই মেৰ পোৱালীৰ সিংহাসন থাকিব, আৰু তেওঁৰ দাসবিলাকে তেওঁক আৰাধনা কৰিব আৰু তেওঁৰ মুখ দেখা পাব, আৰু তেওঁবিলাকৰ কপালত তেওঁৰ নাম লিখা থাকিব। ৰাতিও আৰু নহ'ব, আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁবিলাকৰ প্ৰয়োজন নাই, কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁবিলাকক দীপ্তি দিয়ে আৰু তেওঁবিলাকে সদা সৰ্বদাই ৰাজত্ব কৰিব। প্ৰথম সৃষ্টি ঘূনীয়া হৈ গৈছিল পাপৰ কাৰণে, আৰু আমি বাস কৰা এই পুৰণি পৃথিৱীখনত সেই পাপৰ অভিশাপৰ চিন সুস্পষ্ট। কিন্তু নতুন সৃষ্টিত কেতিয়াও পাপৰ দাগ নপৰিব, পাপ কেতিয়াও তাত প্ৰৱেশ কৰিব নোৱাৰিব, আনকি পাপৰ সুযোগেই তাত নাথাকিব। এডেনবাৰীত প্ৰথমতেই পাপৰ সুযোগটো আছিল ভাল বেয়াৰ জ্ঞান দিওঁতা সেই জ্ঞান বৃক্ষৰ ফলৰ যোগেদি। ঈশ্বৰ আৰু মেয়ৰ পোৱালি প্ৰভু যীশুখ্ৰীষ্টৰ উপস্থিতিয়েই পাপক প্ৰতিৰোধ কৰি ৰখাৰ বাবে যথেষ্ট হ'ব। সেই এডেনবাৰীত ঈশ্বৰৰ অনুপস্থিতিতহে আদম আৰু হৱাক ছয়তানে ভুলাবলৈ আহিছিল। ঈশ্বৰৰ সিংহাসন আৰু মেয়ৰ পোৱালি থাকিব নতুন জেৰুচালেমত। এই ঠাই হ'ব পিতৃ ঈশ্বৰ আৰু পুত্ৰ ঈশ্বৰৰ মুখ্য কাৰ্যালয়ৰ নিচিনা। ইয়াত কিন্তু পবিত্ৰ আত্মাৰ কথা উল্লেখ কৰা হোৱা নাই। তেন্তে পবিত্ৰ আত্মা কলৈ যাব? প্ৰথম সৃষ্টিৰ সময়ত পবিত্ৰ আত্মাই পাপৰ দ্বাৰা ঘূনীয়া হোৱা পৃথিৱীক পুনৰ নিৰ্মাণ আৰু পুনৰ গঠন কৰিবলৈ আহিছিল। পৃথিৱী নিৰ্জন আৰু শূন্য আছিল আৰু আন্ধাৰ অগাধ জলৰ ওপৰত আছিল, আৰু ঈশ্বৰৰ আত্মাই জলসমূহৰ ওপৰত উমাইছিল। আদি পুস্তক প্ৰথম অধ্যায় দ্বিতীয় পদ। আজি পবিত্ৰ আত্মাই পাপী মানৱৰ হৃদয় আৰু জীৱন নতুন কৰি আছে, কিন্তু নতুন সৃষ্টিত পবিত্ৰ আত্মাই এনে কৰাৰ কোনো প্ৰয়োজন নাথাকিব। গতিকে এই ক্ষেত্ৰত পবিত্ৰ আত্মাৰ কথা উল্লেখ কৰা হোৱা নাই, আৰু তেওঁৰ দাসবিলাকে তেওঁক আৰাধনা কৰিব। ইয়াৰ পৰা এই কথাটো প্ৰকাশ পায় যে স্বৰ্গত আমি হাত সাৱটি এলাহ কৰি বহি থাকিব নালাগে, কিন্তু স্বৰ্গ হ'ব ব্যস্ত ঠাই, বিভিন্ন প্ৰকাৰে কাম কৰি থকাৰ ঠাই, আৰু শৰীৰটোৰ বাবে জিৰণি বা বিশ্ৰামৰ প্ৰয়োজনো নহ'ব, কাৰণ তেতিয়া আমাৰ শৰীৰটো এতিয়াৰ নিচিনা নহয়, সম্পূৰ্ণ নতুন পৰিৱৰ্তিত গৌৰৱময় শৰীৰ হ'ব। নতুন জেৰুচালেমত আমি সেৱা উপাসনা আগবঢ়াই থাকিম। ঈশ্বৰ যীহোৱাক ইছৰাইলীয় লোকসকলে সেৱা উপাসনা আগবঢ়োৱাটো বুজাবলৈকে এই সেৱাৰ ভাৱটো আচলতে ব্যৱহাৰ কৰা হৈছিল। ইব্ৰী পুস্তকত আমি এনেদৰে পঢ়িবলৈ পাওঁ, বাৰু প্ৰথম নিয়মৰ আৰাধনাৰ নানা ধৰ্মবিধি আৰু এটি পুণ্যধাম অৰ্থাৎ জগত সম্বন্ধীয় পুণ্যধাম আছিল। এইদৰে সেইবোৰ নিৰ্মিত হলত পুৰোহিতসকলে আৰাধনাৰ কাৰ্য সিদ্ধ কৰিবলৈ প্ৰথম কোঠালীত সদায় সোমায়। ইব্ৰী 9:1-6 সেই অনন্তকলীয়া যুগত ঈশ্বৰৰ প্ৰতি আমি এই বিশেষ ধৰণৰ সেৱা, বিশেষ ধৰণৰ পৰিচৰ্যা আগবঢ়াই থাকিম। সেই সেৱানো কেনেকুৱা হ'ব আমি ক'ব নোৱাৰোঁ। হয়তো ঈশ্বৰে আমাক বিশ্বজগতখন চলাই থকাৰ দায়িত্বও দিব পাৰে, তেতিয়া কোনো ৰাতি নাথাকিব, গতিকে অনবৰতেই কাম কৰি থাকিব পৰা যাব, আমনিও নালাগিব আৰু ভাগৰো নালাগিব। তেতিয়াহে আচলতে মানুহৰ লক্ষ্য পূৰণ হ'ব, অন্তৰৰ আচল হাবিয়াস পূৰণ হ'ব। তেওঁৰ দাসবিলাকে তেওঁৰ মুখ দেখা পাব, অৱশেষত মানুহে ঈশ্বৰৰ মুখ চাব পৰা হ'ব। পুৰণি নিয়মৰ দিনত মুচিয়ে আৰু নতুন নিয়মৰ দিনত ফিলিপে এই হাবিয়াস ব্যক্ত কৰিছিল, আৰু জীয়াই থকাৰ বাবে এইটোৱেই চৰম লক্ষ্য। সেইদৰে ঈশ্বৰৰ মুখ চাব পৰা হলে অন্তৰত কি যে সন্তুষ্টিৰ ভাৱ আহিব! তেওঁবিলাকৰ কপালত তেওঁৰ নাম লিখা থাকিব, প্ৰতিজন ব্যক্তিৰ কপালত যীশুখ্ৰীষ্টৰ নাম লিখা থাকিব। প্ৰতিজন লোক তেওঁৰ নিচিনা হ'ব, তথাপি প্ৰতিজন ব্যক্তিৰ নিজস্ব ব্যক্তিত্ব, নিজস্ব পৰিচয়ো অটুট থাকিব। এজন বিখ্যাত বাইবেল পণ্ডিতে এনেদৰে কৈছিল, মই অলপ অনুমান কৰি, অলপ ধেমালি কৰিহে যদিও কৈছো, কথাখিনি কিন্তু সঁচাও হ'ব পাৰে। যদি ঈশ্বৰে ইচ্ছা কৰে মোক স্বৰ্গতো বাইবেল শিকাব দিলে খুব ভাল পাম। মই পাচনি পৌলে শিকোৱা বাইবেল ক্লাছত উপস্থিত থাকিব পালে ভাল পাম, আৰু তাৰ পাছত পৃথিৱীত মই যিবোৰ মণ্ডলীত পালক আছিলোঁ, সেই মণ্ডলীৰ যিসকল লোকে সাপ্তাহিক বাইবেল অধ্যয়নৰ শ্ৰেণীত যোগ দিব পৰা নাছিল, তেওঁলোকক শিকাবলৈ পালে ভাল পাম। মই 100,000 বছৰ ধৰি বাইবেল শিকাই থাকিবলৈ পালেও আমনি নাপাম, বৰং সন্তুষ্ট হ'ম, খুব ভাল পাম। এই কথাটো সঁচা হ'বনে নহ'ব মই ক'ব নোৱাৰোঁ, কিন্তু স্বৰ্গত যে মই কিবা নহয় কিবা এটা কাম কৰিবলৈ পাম, সেই কথা হ'লে মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি চিন্তা কৰি চাওকচোন, আপুনি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে যেতিয়া সেই নতুন জিৰচালেমত থাকিবলৈ পাব, তেতিয়া বাৰু আপুনি কি কাম কৰিবলৈ পালে ভাল পাব? আপুনি বাৰু আজি প্ৰভু যীশুৰ হকে কি কাম কৰি ভাল পায়? সেই নতুন সৃষ্টিত পোহৰৰ ব্যৱস্থানো কেনেকুৱা হ'ব সেই কথাটো আমাক ইয়াত আকৌ জনাই দিয়া হৈছে। তেতিয়া আৰু সূৰ্যৰ প্ৰয়োজন নহ'ব। সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰি ৰাতি পোহৰ দিবলৈ চন্দ্ৰৰো প্ৰয়োজন নহ'ব, কাৰণ ৰাতিয়েই নহ'ব, কোনো চাকিৰো প্ৰয়োজন নহ'ব। তেতিয়া স্বয়ং ঈশ্বৰেই পোহৰ দিব, কাৰণ তেওঁ পোহৰ, আৰু তেওঁবিলাকে সদা সৰ্বদাই ৰাজত্ব কৰিব। সেই অনন্তকলীয়া যুগত খ্ৰীষ্টৰ কন্যা অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীয়ে ৰাজত্ব কৰিব খ্ৰীষ্টৰ সৈতে। কাক কেনেকুৱা দায়িত্ব দিয়ে আমি নিশ্চয় ক'ব নোৱাৰোঁ। একো একোজন পাচনিক হয়তো একো একোখন বিশাল বিশ্বব্ৰহ্মাণ্ডৰ শাসনৰ ভাৰ দিব, আমাৰ নিচিনাবোৰক হয়তো সৰু একোটা অঞ্চলত শাসন চলাবলৈ দিব, আমি ক'ব নোৱাৰোঁ। আমাক সেই কথা জনাই দিয়া হোৱা নাই। আমাক কেৱল এই কথা জনাই দিয়া হৈছে যে আমি প্ৰভু যীশুৰ সৈতে সদা সৰ্বদাই ৰাজত্ব কৰিবলৈ পাম। এই কথা জানিলেই আমাৰ মন উগুল থুগুল নালাগেনে বাৰু? এতিয়া 6 নম্বৰ আৰু 7 নম্বৰ এই পদ দুটা পঢ়ি দিছোঁ। পাছে তেওঁ মোক ক'লে, এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। অলপতে যি যি ঘটিব লাগে সেই সকলোকে ভাৱবাদীসকলৰ আত্মাৰ প্ৰভু পৰমেশ্বৰে নিজ দাসবিলাকক দেখুৱাবলৈ নিজ দূতক পঠালে। আৰু চোৱা, মই বেগাই গৈছোঁ, যিজনে এই পুস্তকৰ ভাৱবাণীৰ বাক্যবোৰ পালন কৰে তেওঁ ধন্য। এই প্ৰকাশিত বাক্য পুস্তকখনৰ ওপৰত প্ৰভু যীশুৱে তেওঁৰ মোহৰ মাৰি দিছে, তেওঁৰ চাৰ্টিফিকেট বা প্ৰমাণ পত্ৰ দি দিছে। তেওঁ কৈছে, এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য। এই যিবোৰ কথা কোৱা হৈছে সেইবোৰ হাঁহি উৰুৱাই দিবলগীয়া কথা নহয়। এই কথাবোৰৰ বেলেগ অৰ্থ উলিয়াবলৈও কোনেও চেষ্টা কৰা উচিত নহয়। আক্ষৰিক অৰ্থ বাদ দি আত্মিক অৰ্থ উলিয়াব খোজা উচিত নহয়, নাইবা এইবোৰ কিবা প্ৰতীকধৰ্মী কথা বুলিও কোৱা উচিত নহয়। প্ৰভু যীশুখ্ৰীষ্টই বাস্তৱতাৰ কথা কৈছে। এই পুস্তকৰ কথাবোৰ পঢ়োতা, শুনোতা আৰু পালন কৰোতাসকলৰ বাবে বিশেষ আশীৰ্বাদ থকা বুলি পুস্তকখনৰ আৰম্ভণিতে কোৱা হৈছিল, আৰু সেই একেটা কথাকেই ইয়াত আকৌ দোহৰা হৈছে। পুস্তকখনৰ শেষত প্ৰভু যীশুৱে সেই আশীৰ্বাদৰ কথাটো আকৌ কৈছে। মানুহৰ স্বাভাৱিক অনুসন্ধিৎসা দূৰ কৰিবৰ বাবে এই পুস্তকখন লিখা হোৱা নাই, ইয়াৰ কথাবোৰ পালন কৰিবৰ কাৰণেহে পুস্তকখন লিখা হৈছে। প্ৰভু যীশুৱে কৈছে, চোৱা, মই বেগাই গৈ আছোঁ। এই কথাটো 12 নম্বৰ আৰু 20 নম্বৰ পদত আকৌ উল্লেখ কৰা হৈছে। এই কথাটো 3 বাৰ দোহৰা হৈছে, চোৱা, মই বেগাই গৈ আছোঁ, প্ৰভু যীশু আকৌ আহিব। সেই কথা তেওঁ খাটাংকৈ জনাই দিছে। পৃথিৱীত মহাক্লেশ বেছিদিন নচলে, মাত্ৰ 7 বছৰ চলিব, তাৰ পাছতেই প্ৰভু যীশু আহিব আচম্বিতে। এইটো প্ৰভু যীশুৱে কৰা এটা বিশেষ প্ৰতিজ্ঞা। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মনত বিশেষ উৎসাহ, উদ্দীপনা, অনুপ্ৰেৰণা যোগাবলৈ এই প্ৰতিজ্ঞা প্ৰভু যীশুৱে বাৰে বাৰে কৰিছে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশু আকৌ আহিব, পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিব, অধাৰ্মিকসকলক চিৰদিনলৈ নৰকত পেলাব, আৰু আমি খ্ৰীষ্টীয় বিশ্বাসীসকল অনন্তকাল ধৰি তেওঁৰে সৈতে বাস কৰিবলৈ পাম নতুন জিৰচালেমত। এই কথা চিন্তা কৰি আপোনাৰ অন্তৰ উঠলি উঠেনে? সেই দিনটো সোনকালে আহক বুলি আপুনি বাৰু মনতে প্ৰাৰ্থনা কৰেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।